Good evening, Itu Agashwani Kohima. Samlaga khobor puri ase imkung nongla. Pohila headlines. India bra Operation Sindur laga first anniversary manaise. Pratan Mantri Modi bra atangwad khatam kori dibole India laga commitment janai dise. Dauchir IM Jain bra 14th Nagaland Legislative Assembly laga member hisabe shapat loise. First community based waste sorting unit Divas Hub to Dimapur di lakho kori dise aro Minister Salotoniya Krosi bra seed bank to khonoma bostidi khulai dise. Itia pura khobor. India bra Operation Sindur laga sobse pohila anniversary do aji manaise. Jasal May 7 tarikh India bra Operation Sindur shuru kori digina Pakistan aur Pakistan occupied Kashmir di nauta atangwat jaga khan di air strike kori gina kam se kam 100 atangwat khan morai dise. Bahal kam di Jasal April 22 tarikh tourist khan upor Pakistan sponsored atangwat bra hamla kori upor India bra itu jawab dise. President Draupadi Murmu bra Operation Sindur do India bra atangwat aru sob forces jon bra sovereignty aru janta laga suraksha logoti dhamki di ase itu khilap dangor faisla laga testament hisab janai dise tar bra kusi ki India bra milai kena savdhan thaki boli aru sob dhamki logoti mazbut pra jawab di boli taiyar ase afsar di Pradhan Mantri Narendra Modi bra kusi desh bra atangwat harai di kena itu laga ecosystem hatai di boli faisla di khara ase তারপরা কৈছে কি ইন্ডিয়ান আর্মড ফোর্সেস বা ডাঙর তাকত দেখাই কিনে অপারেশন সময় ঠিক আর সাহি জায়গা হামলা করিয়া আর পুরা দেশ বা আর্মড ফোর্সেস লাগা বাহাদুর দি বাধাই আছে ভাইস প্রেসিডেন্ট সি পি রাধা কৃষ্ণন হোম মিনিষ্টার অমিত শাহ আর কিছুমান জন বা আর্মড ফোর্সেস লগতে অপারেশন সিন্দুর লাগা অ্যানিভার্সারি দি ট্রিবিউট দিছে Nagaland Governor Nand Kishore Yadav bra Indian Armed Forces logoti Operation Sindur laga sobse pohila anniversary de aji tribute dise. Ekta social media post tar bra kosi Armed Forces laga kamyab operation bra Dushman Khan logoti thik jawab dise. Indian Army do bahadur aru sahas laga ekta nishan hisabi janai gina tar bra kosi desh bra taikhan laga bahadur di salam di ase. গভর্নর বা কৈছে কি তাই খান লাগা সাহস আর ডেডিকেশন বা মাদারল্যান্ড বজায় রাখি বলে জানতা খান লগতে নারকী গেনা মন ঠাই দিবলে আছে তাউচির আই এম চেন কুড়িডাং এসেম্বলি কনস্টিটুয়েন্সি লাগা নতুন এলেক্ট হওয়া রিপ্রেজেন্টেটিভ বা 14th নাগাল্যান্ড লেজিসলেটিভ এসেম্বলি দি একটা মেম্বার হিসাবে আজি সভাত লয়েছে অর্ডার অফ অফিস টু এসেম্বলি স্পিকার শারিংগান লংখমার বা একটা সেরেমনি এসেম্বলি কহেমাদি রাখি গেনা এডমিনিস্ট্রেট করে দিছে ডেপুটি চিফ মিনিস্টার ইয়ানথং বেতন পার্লিমেন্টারি অফিস মিনিস্টার কে জে কেনে এডভাইসার এ পাংচুং জামিয়র MLAs Achambi Mokikon aro Nakloto Shikhan logot dusra khan ba jok lese. Ekda social media poste Shri Imjan bra mondigina manukhan seva koribole ashi koise. Divas Hub jondo sabse pohila kisam community based waste sorting unit ase itu aji Dimapur de Living for Environment Initiative niji shuru kori dise. Facility khulai digina additional chief conservator of forest Territorial Supong Nakshi bra kwesi ke initiative bra alak alak stakeholders milai gena waste management duk logodi samna koribole dangro godamikta ase.
I feel today could be one of the significant day in coming together the collaborative effort of the civil societies as well as the different government institutions like the forest department, we have the industries and commerce, and then we have the different municipalities.
Shri Sipong Nakshi bra Nagaland systems thik na thakya karne chapra phila bole gambhir issues thaki ase tar bra koise ki chapra de manukhan laga bhavna bodli kori boli dorkar jenagena etu do lab karone recycled hoboli sources sabi hoboli lage disposability laga adat barhai thakya upor khabardar jenagena tar bra manukhan logote reduce reuse aro recycle kori boli aro milai kena sab sapa aro sustainable waste management rakibole anurodh korise ইকি সময়ে কমিশনার সেক্রেটারি আর্বান ডেভেলপমেন্ট আর মিউনিসিপাল এফেয়ার্স কিখ্রিবর কেবেচুত যাবরা কৈছে সরকার বা ওয়েস্ট ম্যানেজমেন্ট সুধার করবে কাম করে আছে আর রিজাল্টস রখি আছে তারপর কৈছে কি নাগাল্যান্ড ন্যাশনাল গ্রিন ট্রিবিউনাল বা আহিয়া সাল মার্চ তাকটি কাম বাড়াই দিয়া দেখা বলে জানাইছে আর মানুকান বা ভাগ লই কিনা আর্বান ওয়েস্ট ম্যানেজমেন্ট সুধার করে দিবলে আশা জানাইছে আকাশবাণী কোহিমাৰ আপনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেনেলছ AIR নিউজ চেলাৰ্ছ আৰু AIR আণ্ডাৰস্কোৰ কোহিমা দি ফলো কৰিবি। আপনি খানবৰা ইটো খবৰ দ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাৰ শুনিবলৈ পাব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। চিফ মিনিষ্টাৰ নিফিউৰিঅ'ৰ এছিয়ান ডেভেলপমেণ্ট বেংক লগা অফিচিয়েলছ লগত নাগালেণ্ডে টাইকান কনচালটেশ্যন মিছন চমুই আজি লগ কৰিছে। একটা ছ'চিয়েল মিডিয়া আপডেট দি শ্ৰীৰিঅ'ৰ কৈছে কি মিটিং পৰা লেণ্ড ৰিচৰ্চেছ ডিপাৰ্টমেণ্টে চিডি আৰু ষ্টেট কাৰণে ইটো লগা উন্নতি দৰকাৰী প্ৰপ'জড কেয়াৰ প্ৰজেক্টটি ধ্যান ৰাখিছে। চিফ মিনিষ্টাৰ বা ষ্টেটটি ইনক্লুচিভ আৰু ছাষ্টেইনেবল উন্নতি কাৰণে মিলাই কিনে কাম কৰিবলৈ আশা জনাইছে। মিনিষ্ট্ৰি ফৰ ৱেমেন ৰিচৰ্চ ডেভেলপমেণ্ট আৰু হৰ্টিকালচাৰ চালোটনিঅ' ক্ৰছি বা ছিড বেংক আৰু কমিউনিটি লাৰ্ণিং চেণ্টাৰটো খনমা বস্তিদি আজি খোলাই দিছে। আয়োজনটি কথা কৰি শ্ৰীমতী ক্ৰছি বা ইনিচিয়েটিভটো বেছি ইনক্লুচিভ ইকুৱেটেবল আৰু ছেল্ফ ৰিলায়েন্স ছ'চাইটি বনাই দিবলৈ একতা গদম উঠাই দিয়া আছে কৈছে। ইনিচিয়েটিভ পৰা মহিলা এম্পাৱাৰ কৰি দিবলৈ ধ্যান ৰাখিয়া জনাই দি কিনে তাৰ পৰা কৈছে কি মহিলা এম্পাৱাৰমেণ্ট বা পাৰিবাৰ কমিউনিটিজ আৰু টকা পইচা তাকত কৰি দি আছে।
Empowering women to sustainable livelihood is one of the most effective ways to improve families, communities, and the entire economies. Once women are empowered, family, community, and nation are empowered. Household income rises, nutrition and education of children improve, health and well-being of the family improve, overall and well-being of the family improve.
মিনিষ্ট্ৰীবা কৈছে মহিলা খান এতিয়া ভি সুবিধা ৰিচৰ্চেছ আৰু টকা পইচা ইণ্ডিপেণ্ডেন্স কমজোৰ আছে আৰু প্ৰজেক্ট পৰা ইটো নিচিনা দুখ লগতে চামনা কৰিবলৈ আছে। তাৰ পৰা ছাষ্টেইনেবল ফাৰ্মিং ভেলু এডিশ্যন আৰু হেণ্ডিক্ৰাফ্টছে বস্তিৰ পৰা আগে বঢ়াই যায় জনাই কিনে লাইভলিহুডছ উঠাই দিবলৈ মাৰ্কেটিং সুধাৰ কৰিবলৈ দৰকাৰ জনাইছে। প্ৰজেক্টটি অইল ইণ্ডিয়া লিমিটেড পৰা ফাণ্ড কৰি কিনে আৰাণ্যাক পৰা ইমপ্লিমেণ্ট কৰি এইটো KV অৰ্গেনিক ছ'চাইটি খনমাৰ পৰা উঠাই কিনে ইণ্ডিজিনাছ ক্ৰপ কিছমখন বচাই ৰাখিবলৈ লোকেল ছিড ছিষ্টেম টাৰ্গেট কৰি দিবলৈ আৰু ছাষ্টেইনেবল এগ্ৰিকালচাৰ বঢ়াই দিবলৈ আছে। লেবাৰ এণ্ড এমপ্লয়মেণ্ট মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াৰ পৰা নেশ্যন ৱাইড এনুৱেল হেল্থ চেকআপ ইনিচিয়েটিভটো ৱৰ্কাৰ্ছ খান উমৰ 40 চাল আৰু ওপৰ খান কাৰণে নতুন লেবাৰ কোডছ নীতিৰে আজি লাগু কৰি দিছে। এমপ্লয় ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন মেডিকেল কলেজ এণ্ড হস্পিটেল নাই দিল্লীদি আজি ইনিচিয়েটিভ লাগু কৰি দি মিনিষ্ট্ৰীয়ে কৈছে দেশ লগা ৱৰ্ক ফৰ্চ আৰু নাও জৱান তাকতি মান কৰি আদো যা 12 চাল সময়ৰে বেছি উঠি যাইছে। তাৰ পৰা কৈছে কি চৰকাৰ বা ৰোজগাৰ সুবিধা বনাই দিবলৈ কাম জাৰি ৰাখি আছে আৰু এইটো হিচাপ আনএমপ্লয়মেণ্ট ৰেটটো 3.2% বা কমটি হৈছে।
एक दशक पहले देश में केवल 30 करोड़ लोगों को सोशल सिक्योरिटी का कवरेज मिलता था, लेकिन 12 साल के बाद इंटरनेशनल लेबर ऑर्गेनाइजेशन के डायरेक्टर जनरल ने अनाउंसमेंट करा कि भारत में सोशल सिक्योरिटी कवरेज बढ़ के मोदी गवर्नमेंट के प्रयासों से आज देश में 94 करोड़ लोगों को सोशल सिक्योरिटी की कवरेज मिल रहा है।
আৰু নাগালেণ্ডে আজি ৱৰ্ল্ড কিডছ এথলেটিক্স ডে 2026 মানাই কিনে কিছুমান ডিষ্ট্ৰিক্টে স্পৰ্টিং ইভেণ্টছ কাৰণ ৰাখিছে। আয়োজনটি নাগালেণ্ড এথলেটিক্স এছ'চিয়েশ্যন লগত মিলাই কিনে ডিষ্ট্ৰিক্ট এথলেটিক্স এছ'চিয়েশ্যন দি ডিমাপুৰ কোহিমা জুমুকুডিমা পেৰেন আৰু ৱোকাবৰা যোগা কৰিছে। জৱান ছোকৰা আৰু ছোকৰী খানবৰা আণ্ডাৰ 10 আৰু আণ্ডাৰ 12 কেটেগৰিজদি আলগ আলগ ডিচিপ্লিনছ দি কম্পিট কৰিছে। আয়োজন বা ফিটনেস স্পৰ্টছমেনশ্বিপ আৰু ষ্টেটিক গ্ৰাছৰুট এথলেটিক্স বঢ়াই দিবলৈ আছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। ইণ্ডিয়া বা অপাৰেশ্যন সিন্ধুৰ লগা ফাৰ্ষ্ট এনিভাৰ্চাৰী মানাইছে। প্ৰধানমন্ত্ৰী মোদী বা আতংকবাদ খতম কৰি দিবলৈ ইণ্ডিয়া লগা কমিটমেণ্ট জনাইছে। টাউচিৰ IMCN পৰা 14th নাগালেণ্ড ৰেজিষ্ট্ৰেটিভ এছেম্বলি লগা মেম্বাৰ হিচাপে শপত লৈছে। ফাৰ্ষ্ট কমিউনিটি বেছ ৱেষ্ট চৰ্টিং ইউনিট দিৱাস হাবটো ডিমাপুৰীত লাগু কৰি দিছে আৰু মেডিচিন চালুটনিঅ' ক্ৰছি বা ছিড বেংকটো খনমা বস্তিদি খোলাই দিছে। ইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজ 7:25 মিনিটে নাগামিজ খবৰ আনি দিবলৈ আছে। গুড নাইট।